গীতমালা ৪৬ অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে কুৰহৰ বংশৰ ৰচিত গীত, অলামুত হুৰত গাবলগীয়া সংগীত। ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সংকটৰ সময়ত বিচাৰা মাত্ৰেই পাব পৰা ঈশ্বৰ, এইবাবেই মই ভয় নকৰিম। যদিও পৃথিৱীৰ পৰিৱৰ্তন হয়, পৰ্বতবোৰ কঁপি উঠি সাগৰৰ বুকুত পৰে, যদিও জলসমূহে তৰ্জন গৰ্জন কৰে আৰু ফেনে ফুটুকাৰে ভৰি পৰে, যদিও পৰ্বতবোৰে আলোড়ন কৰি কঁপি উঠে, চেলা। এখন নদী আছে, তাৰ সুঁতিবোৰে ঈশ্বৰৰ নগৰক আনন্দময় কৰি তোলে, আনন্দময় কৰি তোলে সৰ্বোপৰি জনা থকা সেই পবিত্ৰ স্থান। ঈশ্বৰ সেই নগৰৰ মাজত থাকে, সেয়ে তাই বিচলিত নহ'ব। অতি পুৱাতে ঈশ্বৰে তাইক সহায় কৰিব। জাতিবোৰে হৈ চৈ কৰিছে আৰু ৰাজ্যবোৰ উচ্ছন্ন হৈছে, তেওঁ গৰ্জন কৰি উঠিছে আৰু পৃথিৱী দ্ৰৱীভূত হ'ল। বাহিনীসকলৰ সৰ্বশক্তিমান জিহুৱা আমাৰ সংগত আছে, জাকুবৰ ঈশ্বৰ আমাৰ আশ্ৰয় স্থান, চেলা। আহা, জিহুৱাৰ কাৰ্যকলাপ চোৱা, তেওঁ পৃথিৱীত ধ্বংস আনিছে, তেওঁ পৃথিৱীৰ সকলো যুদ্ধ বন্ধ কৰে, তেওঁ ধনু ভাঙে, বৰচা দুখৰ দুখৰ কৰে, ৰদবোৰ জুইত পুৰে। জিহুৱাই কৈছে, তোমালোক ক্ষান্ত হোৱা, মই যে ঈশ্বৰ ইয়াকে জানা, সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব, পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব। বাহিনীসকলৰ সৰ্বশক্তিমান জিহুৱা আমাৰ সংগত আছে, জাকুবৰ ঈশ্বৰ আমাৰ আশ্ৰয় স্থান, চেলা।